প্ৰকাশিত বাক্য ৯:০ যেতিয়া পঞ্চমটোতে তেওঁৰ তুৰি বজালে, আকাশৰ পৰা পৃথিৱীলৈ পৰা এটা তৰা দেখিবলৈ পালোঁ। অগাধ ঠাইৰ কুণ্ডৰ চাবি তেওঁক দিয়া হ'ল, যাতে তেওঁ সেই অগাধ ঠাইৰ কুণ্ড মেলোতে কুণ্ডৰ পৰা বৰ অগ্নিকুণ্ডৰ ধোঁৱাৰ নিচিনাকৈ ধোঁৱা উঠিল। তাতে সেই কুণ্ডৰ ধোঁৱাই সূৰ্যৰ আকাশ অন্ধকাৰময় হ'ল। সেই ধোঁৱাৰ পৰা কচুৱা ফৰিংবোৰ পৃথিৱীত ওলাল, আৰু সেইবোৰক পৃথিৱীৰ কেঁকুৰা বিচাৰ ক্ষমতাৰ নিচিনা ক্ষমতা দিয়া হ'ল। আৰু পৃথিৱীৰ কোনো তৃণ বা কোনো কেঁচা শাক বা কোনো গছ অনিষ্ট নকৰি যিসকলৰ কপালৰ ঈশ্বৰৰ চাপ নাই অকল তেনে লোকসকলক অনিষ্ট কৰিবলৈ সেইবোৰক কোৱা হ'ল। সেই লোকসকলক বধ কৰিবলৈ তেওঁলোকক অনুমতি দিয়া হোৱা নাই, কিন্তু লোকসকলক পাঁচ মাহলৈকে যাতনা দিবৰ বাবে সেইবোৰক ক্ষমতা দিয়া হ'ল। কেঁকুৰা বিচাৰি মানুহক বিন্ধাত যেনে যাতনা, সেইবোৰে দিয়া যাতনাও তেনে। সেই কালত লোকসকলে মৃত্যুক বিচাৰিব, কিন্তু কোনোমতে তাক নাপাব। তেওঁলোকে মৰিবলৈ আকাংক্ষা কৰিব, কিন্তু মৃত্যু তেওঁলোকৰ পৰা পলাব। সেই ফৰিংবোৰৰ আকৃতি যুদ্ধৰ অৰ্থে সৌহজিত কৰা ঘোঁৰাৰ নিচিনা। তেওঁলোকৰ মূৰত সোণৰ কীৰ্তি থকা যেন দেখা যায়, আৰু সিহঁতৰ মুখ মানুহৰ মুখৰ নিচিনা। মহিলাৰ চুলিৰ নিচিনা সিহঁতৰ চুলি আছিল, সিহঁতৰ দাঁত সিংহৰ দাঁতৰ নিচিনা। লোহাৰ বুকুবৰীৰ নিচিনা সিহঁতৰ বুকুবৰী আছিল, সিহঁতৰ ডেউকাৰ শব্দ ৰণলৈ লৰি যোৱা ঘোঁৰাৰ লগোৱাৰ ৰথৰ শব্দৰ নিচিনা। কেঁকুৰা বিচাৰ নিচিনা সিহঁতৰ নেজ ফুলুৰে সৈতে আছিল, আৰু পাঁচ মাহলৈকে মানুহক অনিষ্ট কৰিবলৈ সিহঁতৰ ক্ষমতা সিহঁতৰ নেজত আছিল। অগাধ ঠাইৰ দূত সিহঁতৰ ওপৰত ৰজা আছিল, তাৰ নাম ইব্ৰী ভাষাত আবুদন আৰু গ্ৰীক ভাষাত আপুলুয়ন। এই প্ৰথম সমাপ গ'ল, চোৱা ইয়াৰ পাছত এতিয়া দুটা সূৰ্যৰ যুগ আহি আছে। পাছৰ ষষ্ঠযুজে তেওঁৰ তুৰি বজাওঁতে ঈশ্বৰৰ আগত থকা সোণৰ বেদীৰ হিংকেইটাৰ পৰা এটা মাত শুনিলোঁ। তাৰ পৰা কোনোবাই তুৰি লোৱা সেই হস্তদূতক ক'লে, ফৰাত মহানদীৰ ওপৰত যি চাৰিবিধ বন্ধ আছে তেওঁলোকক মেলি দিয়া। তেতিয়া লোকসকলৰ তিনিভাগৰ এভাগ বধ কৰিবলৈ যি চাৰিদূতক সেই ঘণ্টা দিন মাহ আৰু বছৰৰ কাৰণে যুগুত কৰা হৈছিল তেওঁলোকক মেলি দিয়া হ'ল। আৰু ঘোঁৰাত উঠা সৈন্যৰ সংখ্যা 2,000,00,000 আছিল, তেওঁলোকৰ সংখ্যা মই শুনিলোঁ। আৰু দৰ্শনত মই সেই ঘোঁৰাবোৰ আৰু তাত উঠি থকাসকল যিসকলে চলাইছিল সেইৰূপে দৰ্শন পালোঁ। তেওঁলোকৰ বুকুৰ বৰি অগ্নিময়, নীলবৰ্ণ আৰু গন্ধকময়, আৰু ঘোঁৰাবোৰৰ মূৰ সিংহৰ মূৰৰ নিচিনা। সেইবোৰৰ মুখৰ পৰা জুই, ধোঁৱা আৰু গন্ধক ওলায়। সেইবোৰৰ মুখৰ পৰা ওলোৱা জুই, ধোঁৱা আৰু গন্ধক এই তিনি উৎপাতৰ দ্বাৰাই মানুহৰ তিনিভাগৰ এভাগ বধ কৰা হ'ল, কিয়নো সেই ঘোঁৰাবোৰৰ ক্ষমতা সিহঁতৰ মুখত আৰু নেজত আছে। কাৰণ সিহঁতৰ নেজ সাপৰ নিচিনা আৰু মূৰ থকা, তাৰে সিহঁতে আঘাত কৰি যাতনা দিয়ে। এই উৎপাতবোৰৰ দ্বাৰাই যি অৱশিষ্ট লোকসকলক বধ কৰা নহ'ল তেওঁলোকে দেখিব, শুনিব আৰু ফুৰিব নোৱাৰা এনে সোণ, ৰূপ, পিতল, শিল আৰু কাঠেৰে সজা মূৰ্তি আৰু দেৱতাবোৰৰ পূজা কৰিবলৈ নেৰিবৰ অভিপ্ৰায়েৰে নিজ নিজ হাতে কৰা কৰ্মৰ পৰা মন পালটন নকৰিলে তেওঁলোকে নৰবধ, মায়াকৰ্ম, ব্যভিচাৰ, চুৰ সেইবোৰৰ পৰাও মন পালটন নকৰিলে।